প্ৰথমে মই নগাঁও বাপ্টিষ্ট মণ্ডলীৰ তৰফৰ পৰা সমূহ নগাঁওবাসী ৰাইজক বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই বছৰ বৰদিনে আটাইৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু উন্নতি কঢ়িয়াই আনক। মোৰ নাম শ্ৰী অলিভ মেৰিয়ান। মই নগাঁও বাপ্টিষ্ট মণ্ডলীৰ এছ'চিয়েট পাষ্টৰ। বৰদিননো কি তাৰ বিষয়ে ক'বলৈ আহিছোঁ। বৰদিন এইটো এটা ডাঙৰ দিন হয়, বৰদিনটো এটা ডাঙৰ দিন, অৰ্থাৎ ইয়াৰ অৰ্থটোৱে হৈছে যীশুখ্ৰীষ্ট মাংসৰূপে পৃথিৱীলৈ নামি আহিল। তেওঁ কিয় ঈশ্বৰ হৈ পেলাইও মাংস হৈ পৃথিৱীত জন্মগ্ৰহণ কৰিলে? কাৰণ পাপীক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ আমাৰ মাজত জন্মগ্ৰহণ কৰিলে। আৰু বাইবেলে সেইকাৰণেই কৈছে যোহন 3:16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আৰু প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত অহাৰ এটাই উদ্দেশ্য আছিল মাংসৰূপে পাপীক পাপৰ পৰা উদ্ধাৰ কৰা। কাৰণ প্ৰত্যেক মানৱে স্বইচ্ছাই পাপ কৰি নৰক পথে আমি আগুৱাই গৈছিলোঁ, আৰু সেই নৰকৰ পথৰ পৰা, চৈতানৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত আহিলে। আৰু বাইবেলে কৈছে যে তেওঁত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে। আজি এই পবিত্ৰ বৰদিনে সেই তাৎপৰ্যই কঢ়িয়াই আনিছে। আজি এই পবিত্ৰ বৰদিন কেৱল খোৱা পিন্ধা, ফূৰ্তি কৰা, আনন্দ কৰা এয়াই নহয়। বৰদিনৰ অৰ্থটো হৈছে যীশুখ্ৰীষ্টক নিজৰ জীৱনত স্থান দিয়া আৰু আমাৰ সমস্ত পাপ যীশুৰ নামত স্বীকাৰ কৰি ক্ষমা খোজা আৰু তেওঁক বিশ্বাস কৰি নতুন জীৱনৰ অধিকাৰী হোৱা। আহক আজি এই পবিত্ৰ বৰদিনৰ দিনত আমি আমাৰ হৃদয়ৰ দুৱাৰ নিজৰ বাবে, যীশুৰ বাবে মুকলি কৰি দিওঁ হওক আৰু আমি কওঁ, আহা যীশু মোৰ মনলৈ, মোৰ হৃদয়ৰ দুৱাৰ তোমাক মই মুকলি কৰি দিছোঁ, মই তোমাক বিশ্বাস কৰিছোঁ, মোক নতুন কৰা আৰু আশীৰ্বাদ কৰি তোমাৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰা। ঈশ্বৰে বাক্যৰ যোগেদি আটাইকে উপচি পৰাকৈ আশীৰ্বাদ কৰক। আমেন। ধন্যবাদ।
You